বলক আমি সকলোৱে মিলি একেলগে একেজুট হৈ কানে এক সুন্দৰ অসম গঢ়ো আৰু লগতে সেউজ অসম গঢ়ো বলক কাঠৰ টুকুৰাৰে আমি ঘৰ সজালো টকা পইচাৰ লোভত পাহাৰ পৰ্বত ভাঙিলো আমাৰ বাট কৃষ্ণা কাটিবা জংগল নাকাটিবা আমি অসমীয়া ডেকা কৰো প্ৰকৃতিৰ নাম you